নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই দিশা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধাৰাপুৰ তালুক সভাঘৰৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাজ্য চৰকাৰে আছুতীয়া পুঁজিৰ পৰা আগবঢ়োৱা 60 লাখ টকাৰে সভাঘৰটোৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ পাছতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী শিৱসাগৰত উপস্থিত হয়। পোনে পোনে ঐতিহাসিক ৰংঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰংঘৰৰ প্ৰস্তাৱিত অত্যাধুনিক প্ৰকল্পৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ লগতে কৃত্ৰিম বানৰ উৎপত্তি আৰু সমাধান সন্দৰ্ভতো পৰ্যবেক্ষণ কৰে। তেওঁ শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌ মৰাণ অংশত বিমানৰ জৰুৰীকালীন অৱতৰণৰ সুবিধা ELFৰে নিৰ্মাণ কৰা বিশেষ স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে এই আন্তঃগাঁথনি ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত গুৰুত্বপূৰ্ণ সম্পদ বুলি মন্তব্য কৰে। বিমানৰ উৰণ আৰু অৱতৰণৰ সুবিধা থকা এনে অন্য দুটা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হোজাই আৰু বাক্সাত নিৰ্মাণ কৰি থকা হৈছে। যুদ্ধ বিমান ৰাফেল, মিগ, তেজাস আদিকে ধৰি সামৰিক বিমান অৱতৰণ আৰু উৰণৰ আৰ্হিৰে এই ELF নিৰ্মাণ কৰা হৈছে। জৰুৰীকালীন সময়ৰ বাদে এই পথটো সাধাৰণ বাহন চলাচলৰ বাবে নিয়মীয়া ঘাইপথ হিচাপে ব্যৱহাৰ কৰা হ'ব। ৰংঘৰৰ বাকৰিৰ পৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মা ONGCৰ তৈলখাটৰ বিস্ফোৰণ সংঘটিত হোৱা ভটিয়াপাৰলৈ ৰাওনা হ'ব। তেওঁ ভটিয়াপাৰৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আলোচনাত মিলিত হৈ অভাৱ অভিযোগৰ বুজ ল'ব। ইয়াৰ পাছত তেওঁ হাৰমতিগড় আৰু গৌৰীসাগৰৰ 4-লেনযুক্ত পথ সংযোগী নৱনিৰ্মিত দলঙৰ বাবে প্ৰয়োজনীয় পথৰ সমস্যাৰ বুজ ল'ব। তেওঁ 2 কিলোমিটাৰ নিলগৰ শ্ৰীপুৰীয়া ঘাটৰ দিখৌ নৈৰ ঘাটত নিৰ্মাণ কৰা পকী দলং উদ্বোধন কৰিব। কাইলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গোলাঘাটলৈ যাব। পুৱাৰ ভাগত তেওঁ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আৰু আঠখেলীয়াৰ ত্ৰিশূলধাৰী মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ ইনডোৰ ষ্টেডিয়াম উন্মোচন কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ নৱনিৰ্মিত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ৰীড়া প্ৰকল্পও উন্মোচন কৰিব। বিদ্যালয় শিক্ষা বিভাগে শাৰদীয় দুৰ্গাপূজাৰ সময়ত 12,000ৰো অধিক শিক্ষক পদত নিযুক্তি দিব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষক পদ পূৰণৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া চলি আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। 1 জুলাইৰ পৰা মাধ্যমিক পৰ্যায়ত খালী হৈ থকা 7,588টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ডিব্ৰুগড়, যোৰহাট, কাছাৰ, নগাঁও, কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাত নিযুক্ত হ'বলগীয়া এই স্নাতক শিক্ষকৰ পদসমূহ পূৰণৰ বাবে 6টা মণ্ডলত প্ৰাৰ্থীৰ নথি পত্ৰ পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত হ'বলগীয়া এই বাছনি প্ৰক্ৰিয়া সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে স্নাতক শিক্ষকৰ বাবে মুঠ 7,588টা পদৰ বাবে আবেদন বিচৰা হৈছিল আৰু এই পদৰ বাবে 6,236গৰাকী প্ৰাৰ্থীৰ আবেদন যোগ্য বিবেচিত হৈছে। বাকী 1,352টা পদৰ বাবে পৰৱৰ্তী সময়ত বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত খালী হৈ থকা স্নাতকোত্তৰ শিক্ষকৰ 1,487টা পদৰ বাবে নথি পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পাছতো খালী হৈ ৰবলগীয়া 230টা পদ সন্দৰ্ভত ডাঃ পেগুৱে এই পদসমূহৰ বাবেও শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰে। চলিত মাহৰ দ্বিতীয় সপ্তাহটোত দৰং জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতি দি আমাৰ দৰং জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনত এই পৰ্যন্ত এই দুয়োবিধ ৰোগত 3জন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগতে জাপানীজ এনকেফেলাইটিছ ৰোগত 8জন আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আৰু 16জন লোক আক্ৰান্ত হৈ আছে বুলি বাতৰি পোৱা গৈছে। জিলা স্বাস্থ্য বিভাগে বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে যাৱতীয় প্ৰচেষ্টা গ্ৰহণ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱে আজি বদৰপুৰ লামডিং অংশৰ জাতিংগা লামপৰু ষ্টেচনৰ মাজেৰে যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ কৰিছে। জাতিংগা লামপুৰ অঞ্চলত ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বদৰপুৰ লামডিং ৰেলপথৰ আংশিক পুনৰুদ্ধাৰ 6দিনৰ বিৰতিত সম্ভৱ হোৱাত মালবাহী ৰেল চলাই ট্ৰেকৰ সবিশেষ পৰীক্ষা কৰাৰ পাছত আজি যাত্ৰীবাহী ৰেলৰ চলাচলো আৰম্ভ কৰা হয়। কালি পুৱা কলকাতাৰ পৰা ৰাওনা হোৱা শিয়ালদহ শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছে আজি এই পাহাৰীয়া ৰেলপথছোৱা অতিক্ৰম কৰে। যোৱা 23 জুনৰ পৰা ভূমিস্খলনৰ বাবে ডিমা হাছাও আৰু বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতেও ৰেল যোগাযোগ বিচ্ছিন্ন হৈ আছিল। আজিৰ দিনটোত 2 বা 3 ৰেল চলাচল কৰাৰ পৰিৱৰ্তে অধিকাংশ ৰেলৰ যাত্ৰা এতিয়াও সুৰক্ষাজনিত কাৰণত বাতিল কৰি ৰখা হৈছে। আজি নিশা 10:40 শিলচৰৰ পৰা ৰঙিয়া অভিমুখে যাত্ৰা কৰিবলগীয়া ৰেলখন কাইলৈ পুৱা 5 বজাত ৰাওনা হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।